এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি তিনিচুকীয়া জিলাৰ গেলাপুখুৰীত অলপতে অৰুণাচল প্ৰদেশৰ আঞ্জাওত সংঘটিত পথ দুৰ্ঘটনাত নিহত শ্ৰমিকসকলৰ পৰিয়ালক সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰে। মুখ্যমন্ত্ৰীয়ে এই দুৰ্ঘটনাত প্ৰাণৰক্ষা পৰা তথা চিকিৎসাধীন অৱস্থাত থকা একমাত্ৰ লোকজনৰ আশু আৰোগ্য কামনা কৰাৰ লগতে তেওঁৰ সুচিকিৎসাৰ ব্যৱস্থা কৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে। ডঃ শৰ্মাই দুৰ্ঘটনাত নিহতসকলৰ নিকটাত্মীয়লৈ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা 5,00,000 টকাৰ এককালীন সাহায্য আগবঢ়ায়। তদুপৰি আহত ব্যক্তিগৰাকীৰ চিকিৎসাৰ বাবেও মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা 1,00,000 টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হয়। মুখ্যমন্ত্ৰীয়ে দুৰ্ঘটনাটোত নিহতসকলৰ পৰিয়ালক অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰাৰ লগতে তেওঁলোকৰ সন্তানৰ পঢ়া শুনাৰ বাবেও প্ৰয়োজনীয় সহায় আগবঢ়াবলৈ জিলা আয়ুক্তক নিৰ্দেশ দিয়ে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই চাহ শ্ৰমিকক কাম কৰিবলৈ অৰুণাচললৈ লৈ যোৱাটো চিন্তনীয় বিষয় বুলি মন্তব্য কৰে। ঔদ্যোগিকৰণৰ পৰিৱেশ সৃষ্টি হলেহে এই সমস্যাৰ অন্ত পৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে চাহ শ্ৰমিকৰ সুৰক্ষাৰ বাবে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস দিয়ে।
অৰুণাচল প্ৰদেশলৈ চাহ শ্ৰমিকসকলক বিভিন্ন ধৰণে লৈ যোৱা এইটো এটা আমাৰ বাবে চিন্তাৰ বিষয় হৈ আছে। আমি দেখা পাওঁ যে তিনিচুকীয়া জিলাৰ বহুত চাহ শ্ৰমিকৰ সন্তানে খুব কম সময়তে হাইস্কুলৰ পৰাও আঁতৰি আহি তেওঁলোকে অৰুণাচল বা আন জেগাত কাম কৰিবলৈ গুচি যায়। এই ক্ষেত্ৰত আমি চৰকাৰী প্ৰচেষ্টা কৰিম আৰু বিশেষকৈ নুসুধা নিমিলাকৈ লৈ যোৱা, সামাজিক নিৰাপত্তা নথকা যি ব্যৱস্থা হৈ আছে সেইটো নিশ্চয় স্বীকাৰ্য নহয়। আমি এই দিশত ব্যৱস্থা ল'ম যাতে নিয়ম নীতিৰ মাজেৰে লৈ যাব পাৰে, শ্ৰমিকক যিখিনি প্ৰাপ্য সুবিধা সেইখিনি দিব পাৰে আৰু শ্ৰমিকসকলে যাতে এনেকৈ বিপদৰ সন্মুখীন হ'ব নালাগে।
দুদিনীয়া ভ্ৰমণসূচীৰে অহা 20 ডিচেম্বৰত অসমলৈ আহিবলগীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশ ল'ব। ভ্ৰমণৰ অংশ হিচাপে প্ৰধানমন্ত্ৰী মোদীয়ে 21 ডিচেম্বৰত জাতীয় জীৱন সংগ্ৰামৰ অমৰ শ্বহীদসকলৰ স্মৃতিত গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত নিৰ্মাণ কৰা শ্বহীদ স্মাৰক ক্ষেত্ৰ পৰিদৰ্শন কৰিব। তেওঁ লগতে অসম আন্দোলনত প্ৰাণাহুতি দিয়া 860গৰাকী বীৰ শ্বহীদক প্ৰণিপাত জনাই শ্বহীদ বেদীত পুষ্পাঞ্জলি অৰ্পণ কৰিব। প্ৰধানমন্ত্ৰীৰ আগমনৰ পূৰ্বে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সন্ধিয়া বৰাগাঁৱত উপস্থিত হৈ যাৱতীয় প্ৰস্তুতিৰ পৰ্যালোচনা কৰে। তেওঁ লগতে এই অনুষ্ঠান সাফল্যমণ্ডিত কৰাৰ বাবে সংশ্লিষ্ট বিষয়াসকলক যাৱতীয় নিৰ্দেশ প্ৰদান কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত দাখিল কৰা অভিযোগনামাৰ প্ৰতিলিপি আদালতত জমা দিবলৈ নিৰ্দেশ দিছে। শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ ঘটনা CBI তদন্তৰ বাবে অনুৰোধ জনাই দাখিল কৰা এখন লেখ আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ আৰু ন্যায়াধীশ অৰুণ দেৱচৌধুৰীক লৈ গঠিত এখন বিচাৰপীঠে আজি এই নিৰ্দেশ দিয়ে। আদালতে লগতে 13 মাৰ্চত লেখ আবেদনখনৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰে। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ CBI তদন্ত বিচাৰি আছাম পাব্লিক ৱৰ্কছৰ সভাপতি অভিজিৎ শৰ্মা আৰু যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন নেতা পলাশ ৰঞ্জন বৰুৱাই এই লেখ আবেদনখন দাখিল কৰিছে। আৰক্ষীয়ে বিগত এপশেষত ওদালগুৰি আৰু দৰং জিলাৰ বিভিন্ন ঠাইত অভিযান চলাই 23টা চুৰি গৰু আৰু 3খন গৰু চুৰি কাৰ্যত ব্যৱহাৰ কৰা বাহন উদ্ধাৰ কৰিছে। আমাৰ ওদালগুৰি সংবাদদাতাই জনোৱা মতে এই অভিযানকালত আৰক্ষীয়ে 6জন লোকক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে লগতে পলাতক অৱস্থাত থকা কেইবাজনো অভিযুক্ত কৰায়ত্ত কৰাৰ বাবে অভিযান অব্যাহত ৰাখিছে বুলি জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষক পদ্মনা বৰুৱাই আমাৰ সংবাদদাতাৰ আগত প্ৰকাশ কৰে। অসম চৰকাৰৰ খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ নিৰ্দেশ অনুসৰি শ্ৰীভূমি জিলাত ঘেঁহুৰ মজুত নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা জাৰি কৰা হৈছে। এই নিৰ্দেশ অনুসৰি বজাৰ আৰু ঘেঁহুৰ দাম নিয়ন্ত্ৰণৰ বাবে বিভিন্ন স্তৰৰ ব্যৱসায়ী ক্ষেত্ৰত ঘেঁহু মজুতকৰণৰ নিৰ্দিষ্ট পৰিমাণ ধাৰ্য কৰা হৈছে। এই অনুসৰি খুচুৰা বিক্ৰেতাই সৰ্বাধিক 10 মেট্ৰিক টন ঘেঁহু মজুত ৰাখিব পাৰিব। পাইকাৰী বিক্ৰেতাই সৰ্বাধিক 3,000 মেট্ৰিক টন ঘেঁহু মজুত কৰিব পাৰিব। চিৰাং জিলাৰ বিজনী মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক সৰুপেটাৰ বৰলীয়াপাৰ গাঁৱৰ নিবাসী কুমাৰ ৰাজীৱ গুৰুঙৰ যোৱা নিশা দেহাৱসান ঘটে। বিগত কিছুদিন ধৰি অসুস্থ হৈ থকা অধ্যাপকগৰাকীৰ মৃত্যুৰ সময়ত বয়স হৈছিল 56 বছৰ। ৰাজীৱ গুৰুঙে কেইবাবছৰ ধৰি দি আছাম ট্ৰিবিউন আৰু দৈনিক অসম কাকতৰ বিজনীৰ সংবাদদাতাৰূপে কাম কৰিছিল। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 বজাত।